এয়া আকাশবাণী গুৱাহাটী। উজনি অসমৰ বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। ৰাজ্য চৰকাৰে প্ৰতিবেদী ৰাজ্যসমূহৰ সৈতে থকা দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তি কৰাৰ লগতে দখল কৰি থকা এলেকাসমূহ বেদখল কৰাৰ বাবে আলোচনাৰ মাধ্যমেৰে আগবাঢ়িছে। এই আলোচনা অন্তিম পৰ্যায়ত আছে। কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এটা তৰাযুক্ত প্ৰশ্নৰ উত্তৰত সীমা সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি বিধানসভাত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে অসম মেঘালয় আৰু অসম অৰুণাচল প্ৰদেশৰ বুজাবুজি চুক্তিমতে ভাৰতীয় জৰীপ বিভাগে বৰ্তমান ভূমিৰ জৰীপৰ কাম কৰি আছে আৰু এই জৰীপৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতহে ভূমিৰ সম্পূৰ্ণ তথ্য পোৱা যাব। মন্ত্ৰীগৰাকীয়ে কয় যে অসম মেঘালয়ৰ মাজত 12টা এলেকাত সীমা বিবাদ আছে। এই 12টা এলেকাৰ ভিতৰত প্ৰথম পৰ্যায়ত 6টা অঞ্চলৰ বাবে 3খনকৈ আঞ্চলিক কমিটি গঠন কৰা হৈছে আৰু 2খন ৰাজ্যৰে আঞ্চলিক কমিটিবোৰে সীমান্ত এলেকাসমূহ যুটীয়াভাৱে পৰিদৰ্শন আৰু স্থানীয় লোকৰ সৈতে আলোচনা কৰি পাৰস্পৰিক মত বিনিময়েৰে নিজ নিজ চৰকাৰক প্ৰতিবেদন দাখিল কৰিছে। পাছত 2খন ৰাজ্যৰ চৰকাৰৰ যুটীয়া সিদ্ধান্তৰ মৰ্মে আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তি কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই মৰ্মে মেঘালয়ে দাবী কৰা 6টা অঞ্চল সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত নতুন দিল্লীত বুজাবুজি চুক্তি কৰা হয়। সেইদৰে অসম অৰুণাচল প্ৰদেশৰ সীমা বিবাদ নিষ্পত্তি কৰিবলৈ 2খন ৰাজ্যৰ চৰকাৰে 12খনকৈ আঞ্চলিক কমিটি গঠন কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত 37খন বিছনাযুক্ত অত্যাধুনিক ৰোগী সেৱা সুবিধা থকা এটা ভৱনৰ আধাৰশিলা স্থাপন কৰে। অইল ইণ্ডিয়া লিমিটেডৰ কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ অংশ হিচাপে সংযোজন হোৱা 4মহলীয়াকৈ নিৰ্মাণ কৰিবলগীয়া এই ভৱনটো সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰোগীসকলক উন্নত চিকিৎসা সেৱা প্ৰদান কৰিব পৰা যাব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালিৰে পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্মচাৰীসকলে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি বেতনসহ বকেয়া প্ৰদান, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সমান কাম সমবেতন আৰু সমান সুযোগ সুবিধাৰ দাবীত 3দিনীয়া কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰিছে। যোৰহাট জিলাৰ কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি NHMৰ অধীনত কৰ্মৰত চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। নগাঁও জিলাৰ কঠিয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো বহুসংখ্যক চিকিৎসক, নাৰ্ছ তথা স্বাস্থ্যকৰ্মী আজি প্ৰতিবাদী কাৰ্যসূচীত অংশ লয়। শিৱসাগৰ, ধেমাজি, শিলচৰ, দক্ষিণ শালমাৰা, মানকাছৰ, বৰপেটা, বজালী, ধুবুৰী, কামৰূপ আদি জিলাতো NHMৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলেও প্ৰাপ্য অধিকাৰৰ দাবীত কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাতৰি পোৱা গৈছে। স্বাস্থ্যকৰ্মীসকলৰ কৰ্মবিৰতিৰ ফলত জনসাধাৰণ অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে। যোৰহাট জিলা কৃষি বিভাগৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ কৃষক মেলা অনুষ্ঠিত হৈছে। মেলা উদ্বোধন কৰি জিলাখনৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰাই কৃষক পঞ্জীয়ন কাৰ্যসূচীৰ বিষয়ে অৱগত কৰি কয় যে অনাগত সময়ত কৃষি বিভাগৰ যিকোনো আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ কৃষক পঞ্জীয়ন বাধ্যতামূলক হ'ব পাৰে। তেওঁ জিলাখনৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা, ৰেচম, মীন, কৃষক উৎপাদক কোম্পানী, কৃষক গোটকে ধৰি সকলোকে একগোট হৈ কাৰ্য ৰূপায়ণ কৰিবলৈ আহ্বান জনায়। এই অনুষ্ঠানত জিলাখনৰ 13জন কৃষকক সম্বৰ্ধনা জনোৱা হয়। এই মেলাত জিলাখনৰ প্ৰগতিশীল কৃষকসকলে উৎপাদন কৰা বিভিন্ন কৃষিজাত সামগ্ৰী, কৃষি সা সঁজুলি আদি প্ৰদৰ্শন কৰা হৈছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ 2025-26 শিক্ষাবৰ্ষৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। বিশ্ববিদ্যালয়খনৰ অধীনৰ স্নাতক, স্নাতকোত্তৰ, PhD, ডিপ্লমা আৰু অন্যান্য পাঠ্যক্ৰমৰ বাবে আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলে অনলাইনযোগে আবেদন কৰিব পাৰিব। আবেদন জমা দিয়া অন্তিম তাৰিখ 30 এপ্ৰিল ধাৰ্য কৰা হৈছে আৰু 6ৰ পৰা 8 জুনত তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা TUEE অনুষ্ঠিত হ'ব। ৰাজ্যৰ মিচিং জনগোষ্ঠী বসতি প্ৰধান অঞ্চলসমূহত আজি জনগোষ্ঠীটোৰ অন্যতম কৃষিভিত্তিক উৎসৱ পহৰাগ বা নৰাচিগা বিহু উদযাপন কৰা হৈছে। ধেমাজি জিলাৰ জোনাইৰ অৰুণাচল সীমান্তৰ পুৰণা জেলম গাঁৱত আজিৰে পৰা 3দিনীয়াকৈ এই উৎসৱ অনুষ্ঠিত কৰা হৈছে। উল্লেখযোগ্য যে জনগোষ্ঠীটোৰ লোকসকলে পৰম্পৰা অনুসৰি সৃষ্টিকৰ্তা, মাতৃ, পৃথিৱী তথা পূৰ্বপুৰুষক তুষ্ট কৰাৰ বাবে এই উৎসৱ পালন কৰি আহিছে। ডেকা গাভৰুসকলৰ নেতৃত্বত আয়োজন কৰা এই উৎসৱলৈ দূৰণিলৈ বিয়া হৈ যোৱা জীয়ৰী আৰু জোঁৱাইসকলকো নিমন্ত্ৰণ কৰি আদৰণি জনোৱা হয়। সকলোকে সুস্বাদ্য খাদ্যৰে আপ্যায়ন কৰি ডেকা গাভৰুসকলে নৃত্য গীতো পৰিৱেশন কৰে। গাঁওখনৰ পৰা অপায় অমংগল দূৰ কৰাৰ বাবে পৰম্পৰাগত বিশ্বাসেৰে এই পহৰাগ উৎসৱ বা নৰাচিগা বিহু পালন কৰা হয়। এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 বজাত।